ৰোমীয়সকলৰ পুথিপত্ৰ 3 অধ্যায়। তেনেহ'লে ইহুদীসকলৰ এনে কি অসুবিধা আছে যি অন্য লোকৰ নাই? চুন্নতৰে বা মূল্য কি? সকলো ফালৰ পৰা ইহুদীসকলৰ বহুত অসুবিধা আছে। তাৰ মাজৰ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল, ঈশ্বৰে তেওঁৰ শিক্ষা প্ৰথমে ইহুদীসকলকেই দিছিল। কাৰণ কোনো কোনো ইহুদীসকলে যদি অবিশ্বাস কৰে তেতিয়া কি হ'ব? তেওঁলোকৰ অবিশ্বাসে ঈশ্বৰৰ বিশ্বাস যোগ্যতা বিফল কৰিবনে? কোনো প্ৰকাৰে এনে নহ'ব। সকলো মানুহ মিছলীয়া হ'লেও ঈশ্বৰক সত্য বুলি মনা হওক, এই বিষয়ে লিখাও আছে, তুমি যে নিজৰ কথাত ধাৰ্মিক বুলি প্ৰমাণিত হ'বা আৰু সকলো বিচাৰত জয়ী হ'বা। কিন্তু আমাৰ অধাৰ্মিকতাই যদি ঈশ্বৰৰ ধাৰ্মিকতা প্ৰকাশ কৰে তেনেহ'লে আমি কি ক'ম? ক্ৰোধ সফলকাৰী ঈশ্বৰ অধাৰ্মিক নে? মই সাধাৰণ মানুহৰ যুক্তিৰে কৈছো, এনে যেন কেতিয়াও নহওঁ, কিয়নো তেতিয়া ঈশ্বৰে কেনেকৈ জগতৰ সুদবিচাৰ কৰিব? কিন্তু মোৰ মিছাৰ দ্বাৰাই যদি ঈশ্বৰৰ সত্যতা তেওঁৰ মহিমাৰ অৰ্থে উপচি পৰে তেনেহ'লে আকৌ পাপী বুলি এতিয়াও মোৰ কিয় সুদবিচাৰ কৰা হয়? ভালৰ অৰ্থে কুকৰ্ম কৰোঁ হওক, এই কথাৰ আমি কৈছো বুলি যেনেকৈ কোনো লোকে আনৰ আগত আমাৰ নিন্দা কৰি কয় তেনেকৈ আমিও কিয় নকওঁ? এনে কথা কোৱাসকলৰ ন্যায় দণ্ডাজ্ঞাৰ যোগ্য। তেনেহ'লে কি আমি আনতকৈ উত্তম নে? কোনোমতেও নহওঁ। কিয়নো আমি আগেয়ে দুয়ো ইহুদী আৰু গ্ৰীকসকলক এই দয়া দিলোঁ, তেওঁলোক সকলোৱে পাপৰ অধীন, এই বিষয়ে লিখাও আছে। ধাৰ্মিক কোনো নাই, এজনো নাই, বিবেচক কোনো নাই, ঈশ্বৰক বিচৰাও কোনো নাই, সকলো অপথে গ'ল, একেবাৰে অকৰ্মণ্য হ'ল, সদাচৰণকাৰী কোনো নাই, এজনো নাই, সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা, সিহঁতে জিভাৰে প্ৰতাৰণা কৰে, সিহঁতৰ উঠৰ তলত কালসৰ্পৰ বিষ থাকে, সিহঁতৰ মুখ অবিলাস আৰু কটুবাক্যৰে পৰিপূৰ্ণ, সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী, সিহঁতৰ সকলো পথ বিনাশ আৰু দুৰ্দশা হয়, সিহঁতে শান্তিৰ পথ নাজানিলে, সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই। আমি জানো যে বিধানে যি যি কয় বিধানৰ অধীনত থকা লোকসকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়, কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহ তেওঁৰ আগত ধাৰ্মিক বুলি প্ৰমাণিত নহ'ব, কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে। যীশুখ্ৰীষ্টত বিশ্বাস কৰাসকলৰ ধাৰ্মিকতা লাভ। কিন্তু এতিয়া যি বিষয়ত বিধান শাস্ত্ৰ আৰু ভাওবাদীসকলে সাক্ষ্য দিলে, ঈশ্বৰে এনে বিষয়ত ধাৰ্মিকতা বিনা বিধানে প্ৰকাশিত কৰিছে। ঈশ্বৰৰ সেই ধাৰ্মিকতা যীশুখ্ৰীষ্ট বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া হয়, কিয়নো ঈশ্বৰত কোনো প্ৰভেদ নাই, কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল। কিন্তু খ্ৰীষ্ট যীশুৰ যি মুক্তি, তাৰ দ্বাৰা ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি প্ৰমাণিত হ'ল, কাৰণ ঈশ্বৰে যীশুখ্ৰীষ্টক তেওঁৰ তেজৰ দ্বাৰাই বিশ্বাসৰ প্ৰতিকাৰস্বৰূপে তেওঁৰ ধৈৰ্য্য গুণত পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে নিজ ধাৰ্মিকতা দেখুৱাবলৈ তেওঁ যীশুখ্ৰীষ্টক দান কৰিলে। তেওঁ পুত্ৰ যীশুক দান কৰি আজিও দেখুৱাইছে যে তেওঁ ন্যায়বান। ঈশ্বৰে এই কাৰ্য কৰিছে যাতে তেওঁৰ ন্যায়পৰায়ণতা থাকে, আৰু যদি কোনোৱে যীশুত বিশ্বাস কৰে তেওঁ যেন ধাৰ্মিকৰূপে প্ৰমাণিত হয়। তেনেহ'লে আত্মা শ্লাঘা ক'ত, তাক দূৰ কৰা হ'ল কেনেকুৱা বিধানেৰে? কৰ্মবোৰৰ দ্বাৰাই নে? নহয়, বিশ্বাসৰ বিধানৰেহে। এতেকে আমি সিদ্ধান্ত কৰিছো যে বিধানৰ কৰ্মৰ দ্বাৰাই নহয়, বিশ্বাসেৰেহে মানুহ ধাৰ্মিক বুলি প্ৰমাণিত হয়। ঈশ্বৰ অকল ইহুদীসকলৰ ঈশ্বৰ নে? তেওঁ অনা ইহুদীসকলৰো ঈশ্বৰ নহয় জানো? অৱশ্যে অনা ইহুদীসকলৰো ঈশ্বৰ হয়। প্ৰকৃততে ঈশ্বৰ যদি এজন চুন্নত হোৱাসকলক বিশ্বাসৰ কাৰণে আৰু অচুন্নতসকলক বিশ্বাসৰ দ্বাৰাইহে ধাৰ্মিক বুলি প্ৰমাণিত কৰিব, তেনেহ'লে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছোনে? এনে যেন কেতিয়াও নহওক, ইয়াৰ পৰিৱৰ্তে আমি বিধান স্থিৰহে কৰিছোঁ।